মই তোমাৰ কাৰণে এটা বস্তু আনিছো।
সেইটো
তোমাৰ বিয়াৰ কাৰণে।
আজি কোনো নাই।